Iya, agak kemani. Batri hujan mau ikumar dividas. Ejar perhan batri humor asa. Perdana Menteri Narendra Modi hari ini Paris atau Rastroputi Emmanuel Macron hujan bivatik 2017 sanat angkono. Perdana Menteri Modi kali France atau Ivianot Amerika Rastroputi Donald Trump hujan dipakik bocokan minit ahoy. Rastroputi Sri Modi Dropodi Murmu hari ini pada pasdinya kaji khususnya Modi pada kado Orisha ramon kuri bo. Jharkhandor Rajya Sabha dukhana khonar bape aji bhot grohon onusthito hobo aru FIFA Bishwakap footballot England e Croatia biruddhe 4-2 golor joyre obhijan arambho korise France bhromonor antim porjayer Pradhanmantri Narendra Modi juanikha Parisot uposthit hoy rajdhani shohorkhonot uposthit hoar loge loge Parisot thoka bharatiya sampradayar lokokole Pradhanmantrik antorik adoroni jonay Parisot Pradhanmantri Rastroputi Emmanuel Macron hoite bivatek 2026 shirkhok onusthanot onkho lobo bivatek honmilon Europor sarbobrihot projukti aru startup karjosuchi aru ei onusthanot Sri Modie Bharotor kromo bikoshito udbhaboni byabostha totha projuktigoto agrogoti sandarbhot alokpat koribo buli asha kora hoise ei honmilonot Bharot aru Europiyo udbhaboni poribesh tontor onkho hisabe Bharote sarbobrihot rashtriya mondop mukoli korise প্রধানমন্ত্রী এই অনুষ্ঠানত অংশ লোৱাৰ পাছতে এটা বিশেষ অনুষ্ঠানত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত বিনিময় কৰিব শ্রীমোদীয়ে পেৰিছত উপস্থিত হোৱাৰ পূৰ্বে প্ৰশাসন আৰু নীতি প্ৰণয়ন সম্পৰ্কীয় G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনৰ কেবাখনো ফলপ্ৰসূ বৈঠকত অংশ লয় সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্রীমোদীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ সমৃদ্ধি আৰু সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ গোলকীয় দক্ষিণৰ সৈতে কাম কৰাৰ সুযোগৰ সদব্যৱহাৰ কৰিবলৈ সমৰ্থ হৈছে এই সন্মিলনৰ আন এখন সত্ৰত শ্রীমোদীয়ে G7 ৰাষ্ট্ৰগোষ্ঠী ভাৰত আৰু গোলকীয় দক্ষিণৰ মাজত যোগাযোগ আৰু বাণিজ্য শক্তিশালী কৰাৰ দিশত বিশেষ পৰিকাঠামো যুগুতোৱাই উলিওৱাৰ প্ৰস্তাৱ দিয়ে তেওঁ পশ্চিম এছিয়াৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত উন্নয়নশীল দেশসমূহে সন্মুখীন হবলগীয়া দীৰ্ঘকালীন পৰিণাম সন্দৰ্ভত উদ্বেগ ব্যক্ত কৰে এই সন্মিলনত অংশ লোৱাৰ সমান্তৰালভাৱে শ্রীমোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কে ষ্টাৰ্মাৰ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কি জাৰ্মান চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্জ আৰৱ আমিৰ ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানকে ধৰি কেইবাগৰাকীও বিশ্ব নেতাক সাক্ষাৎ কৰে পেৰিছৰ প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু ফ্ৰান্সৰ প্ৰযুক্তি উদ্ভাৱন তথা জনসাধাৰণৰ মাজত বান্ধোন শক্তিশালী কৰা সন্দৰ্ভত আলোচনাত মিলিত হ'ব ফ্ৰান্সে সুদীৰ্ঘ দিন ধৰি প্ৰতিৰক্ষা মহাকাশ পাৰমাণৱিক শক্তি আৰু সাংস্কৃতিক বিনিময় ক্ষেত্ৰত ভাৰতৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ফ্ৰান্সৰ ইভিয়ানত G7 ৰাষ্ট্ৰগোষ্ঠী সন্মিলনত অংশ লোৱাৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় দুয়োগৰাকী নেতাই ভাৰত আমেৰিকা কম্পেক্ট উদ্যমৰ অংশ হিচাপে প্ৰতিৰক্ষা বাণিজ্য ইন্ধনকে ধৰি বিভিন্ন ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ পৰ্যালোচনা কৰে ভাৰত আমেৰিকা সৰ্বাত্মক গোলকীয় কৌশলগত অংশীদাৰিত্ব শক্তিশালীকৰণ আৰু শান্তি সুস্থিৰতা তথা ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি সমৃদ্ধি বৰ্তাই ৰখাৰ বাবে দুয়োগৰাকী নেতাই তেওঁলোকৰ প্ৰতিশ্ৰুতি দোহাৰে প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম এছিয়াত শান্তি আৰু সুস্থিৰতা পুনৰ ঘূৰাই অনাৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ প্ৰচেষ্টাৰ শলাগ লয় জনসাধাৰণ আৰু নাৱিকসকলৰ সুৰক্ষা তথা নিৰাপত্তাৰ ওপৰতো শ্ৰীমোদীয়ে গুৰুত্ব আৰোপ কৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে মধ্যপ্ৰদেশ আৰু ওড়িশা ভ্ৰমণ কৰিব আজি ভ্ৰমণৰ প্ৰথম দিনা তেওঁ বেতুলত আধ্যাত্মিক জাগৰণৰ জৰিয়তে জনজাতীয় সমাজৰ সবলীকৰণ বিষয়ক ব্ৰহ্ম কুমাৰীৰ এটা অনুষ্ঠানত অংশ ল'ব সন্ধিয়াৰ ভাগলৈ তেওঁ ওমকাৰেশ্বৰ মন্দিৰত সন্ধিয়াৰ আৰতিত অংশগ্ৰহণ কৰিব কাইলৈ শ্ৰীমতী মুৰ্মু আন্তঃৰাষ্ট্ৰীয় চিকলচেল ৰক্তাল্পত বিষুপকৰ কাৰ্যসূচীত উপস্থিত থাকিব একেদিনাই ৰাষ্ট্ৰপতিগৰাকীয়ে ওড়িশাত এইমছ ভুৱনেশ্বৰৰ উদ্যোগত এটা চিকিৎসা শিবিৰ মুকলি কৰিব তেওঁ ৰাজ্যখনৰ ৰায়ৰাংপুৰৰ কুচুমি উন্নয়ন খণ্ডত খনন কাৰ্যৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ বাবে এটা বৃহৎ সংহত গ্ৰামীণ নলযোগে পানী যোগান প্ৰকল্প মুকলি কৰিব শনিবাৰে শ্ৰীমতী মুৰ্মুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে পাহাৰপুৰৰ কেইবাখনো বিদ্যালয় তথা দক্ষতা কেন্দ্ৰ পৰিদৰ্শন কৰি শিশু আৰু হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব সেইদিনাই তেওঁলোকে ৰায়ৰাংপুৰৰ এখন জনসভাত অংশ ল'ব অহা 21 জুনত ৰাষ্ট্ৰপতিয়ে জবলপুৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত ভাগ লোৱাৰ লগতে ৰাণী দুৰ্গাৱতী বিশ্ববিদ্যালয়ৰ 36 সংখ্যক সমাৱৰ্তন সমাৰোহত মুখ্য অতিথিৰূপে উপস্থিত থাকিব ভ্ৰমণৰ অন্তিম দিনা ৰাষ্ট্ৰপতিয়ে বনাঞ্চলত বাস কৰা চাহাৰীয়া জনজাতি চিতাবাঘ নিৰীক্ষণকাৰী আৰু টুৰিষ্ট গাইডসকলৰ সৈতে কোনো ৰাষ্ট্ৰীয় উদ্যানত মত বিনিময় কৰিব 22 জুনত তেওঁ দিল্লীলৈ উভতিব আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ঝাৰখণ্ডৰ ৰাজ্যসভাৰ দুখন আসনৰ বাবে আজি ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ৰাজ্যখনৰ বিধানসভা ভৱনত পুৱা ন বজাৰ পৰা আৰম্ভ হ'বলগীয়া এই ভোটগ্ৰহণ বিয়লি 4 বজালৈ চলিব। নিৰ্বাচনত ঝাৰখণ্ড মুক্তি মৰ্চাৰ বৈদ্যনাথ ৰাম, কংগ্ৰেছৰ প্ৰণৱ ঝা আৰু নিৰ্দলীয় প্ৰাৰ্থী পৰিমল নাথৱানীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। মুঠ 81গৰাকী বিধায়কে এই নিৰ্বাচনত ভোটদান কৰিব। বৰ্তমানৰ শাসকীয় মিত্ৰজোঁটৰ সৈতে ঝাৰখণ্ড মুক্তি মৰ্চা, কংগ্ৰেছ, আৰ জে ডি আৰু চি পি আই এমৰ মুঠ 56গৰাকী বিধায়কৰ সমৰ্থন থকাৰ বিপৰীতে বিৰোধী পক্ষৰ 24গৰাকী বিধায়কে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীক সমৰ্থন আগবঢ়াইছে। আজি বিয়লি 5 বজাত ভোট গণনা সম্পন্ন হোৱাৰ পাছতেই ফলাফল ঘোষণা কৰা হ'ব। 21 জুনত উদযাপন কৰিবলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে যোগা সংগম পৰ্টেলত 170,000ৰো অধিক উদ্যোক্তাই তেওঁলোকৰ কাৰ্যসূচী পঞ্জীয়ন কৰা বুলি কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয় সূত্ৰই প্ৰকাশ কৰা মতে এই উৎসাহপূৰ্ণ সঁহাৰিয়ে সমগ্ৰ বিশ্বত যোগৰ বাৰ্তা প্ৰসাৰণৰ ক্ষেত্ৰত বিভিন্ন সংস্থাৰ, প্ৰতিষ্ঠান আৰু সমুদায়সমূহৰ ক্ৰমবৰ্ধিত অংশীদাৰিত্বকে প্ৰতিপন্ন কৰিছে। এই কাৰ্যসূচীৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি আয়ুষ মন্ত্ৰী প্ৰতাপ ৰাম যাদৱে কয় যে সুস্থতা ৰক্ষাৰ মাধ্যমেৰে একতাক উদযাপনৰ যোগ সংগম গুৰুত্বপূৰ্ণ পদক্ষেপ। খেলৰ খবৰ। ফিফা বিশ্বকাপ ফুটবলত ইংলেণ্ডে ক্ৰোৱেছিয়াৰ বিৰুদ্ধে 4-2 জয়লাভেৰে নিজৰ অভিযান আৰম্ভ কৰিছে। আমেৰিকাৰ ডালাছত অনুষ্ঠিত খেলখনৰ প্ৰথমাৰ্ধত ইংলেণ্ডৰ অধিনায়ক হেৰী কেনে 12:42 পেনাল্টিৰ জৰিয়তে 2 গ'ল কৰাৰ বিপৰীতে ক্ৰোৱেছিয়াৰ হৈ মাৰ্টিন বাটুটিনাই 37 মিনিটত আৰু পেট্ৰ মুছাই 45 মিনিটত এটাকৈ গ'ল কৰি সমতা স্থাপন কৰে। পাছলৈ দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে 47 মিনিটত জুড বেলিংহাম আৰু 85 মিনিটৰ মাৰ্কাছ ৰেশফৰ্ডে একোটাকৈ গ'ল কৰি ইংলেণ্ডৰ জয় নিশ্চিত কৰে। প্ৰতিযোগিতাৰ আন এখন খেলত পৰ্তুগাল ডিআৰ কংগোৰ বিৰুদ্ধে 1-1 ড্ৰতে সন্তুষ্ট থাকিবলগীয়া হয়। খেলখনত পৰ্তুগালৰ জাও নেভেজে 6 মিনিটত গ'ল কৰি দলক অগ্ৰগতি দিয়ে যদিও 45 মিনিটত ডিআৰ কংগোৰ হৈ ইয়ান উইচাই সমতা স্থাপন কৰে। এই খেলখনৰ জৰিয়তে পৰ্তুগালৰ অধিনায়ক ক্ৰিষ্টিয়ানো ৰোনাল্ডো ফিফা বিশ্বকাপৰ খেল এখন আৰম্ভণি কৰা আটাইতকৈ বয়োজ্যেষ্ঠ আউটফিল্ড খেলুৱৈ হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বৰ খেলসমূহত কালি অষ্ট্ৰিয়াই 37 বছৰৰ পাছত বিশ্বকাপত জয়লাভ কৰি জৰ্ডানক 3-1 পৰাস্ত কৰে। যোৱাবাৰৰ বিজয়ী আৰ্জেণ্টিনাই আলজেৰিয়াক 3-0 পৰাস্ত কৰি বিশ্বকাপৰ অভিযান আৰম্ভ কৰে। আৰ্জেণ্টিনাৰ তাৰকা খেলুৱৈ লিঅ'নেল মেছিয়ে খেলখনত অৰ্জন কৰা হেট্ৰিকৰ জৰিয়তে মিৰোস্লাভ ক্লোজৰ সৰ্বাধিক গ'লৰ অভিলেখ স্পৰ্শ কৰাৰ উপৰি 38 বছৰ বয়সত বিশ্বকাপত হেট্ৰিক কৰা আটাইতকৈ বয়োজ্যেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হয়। ইয়াৰ লগতে প্ৰতিযোগিতাৰ গ্ৰুপ আইৰ আন এখন খেলত নৰৱে ইৰাকক 4-1 পৰাস্ত কৰে। ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কালি ভাৰতে নেডাৰলেণ্ডছক 95 ৰাণত পৰাস্ত কৰে। লিডছৰ হেডিংলিত অনুষ্ঠিত গ্ৰুপ এৰ খেলখনত প্ৰথমে বেটিং কৰি ভাৰতে স্মৃতি মান্ধানাৰ 74 আৰু শেফালী বাৰ্মাৰ 55 ৰাণৰ অৰিহণাৰে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 210 ৰাণৰ বিজয় লক্ষ্য বান্ধি দিয়ে। প্ৰত্যুত্তৰ নেডাৰলেণ্ডছে 17 অভাৰ আৰু 3টা বলত 8টা উইকেটৰ বিনিময়ত 114 ৰাণহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। এইপিনে ভাৰত আৰু আফগানিস্তানৰ মাজৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত কালি ভাৰতে আফগানিস্তানক 170 ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। এই জয়ৰ সুবাদত ভাৰতে শৃংখলাত 2-0 অপ্ৰতিৰোধ অগ্ৰগতি লাভ কৰিছে। লক্ষ্ণৌত অনুষ্ঠিত খেলখনত আফগানিস্তানে টছত জয়ী হৈ ভাৰতক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ পাছত ঘৰুৱা দলটোৱে 49 অভাৰ আৰু 5টা বলত 8টা উইকেট হেৰুৱাই 403 ৰাণৰ বৃহৎ লক্ষ্য বান্ধি দিয়ে। ভাৰতৰ শুভমান গিল 154 আৰু ঈশান কিষাণে 125 ৰাণ কৰে। প্ৰত্যুত্তৰত ভাৰতীয় বলাৰসকলৰ নিখুঁত বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি 44 অভাৰ 3টা বলত 232 ৰাণতে আলহী দলটোৰ ইনিংছৰ সামৰণি পৰে। সামৰাৰ পূৰ্বে এতিয়া প্ৰথম বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পেৰিছত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে ভিভা টেক 2026 অনুষ্ঠানত অংশ ল'ব। প্ৰধানমন্ত্ৰী মোদীয়ে কালি ফ্ৰান্সৰ ইভিয়েনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ঝাৰখণ্ডৰ ৰাজ্যসভাৰ দুখন আসনৰ বাবে আজি ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। আৰু ফিফা বিশ্বকাপ ফুটবলত ইংলেণ্ডে ক্ৰোৱেছিয়াৰ বিৰুদ্ধে 4-2 জয়েৰে অভিযান আৰম্ভ কৰিছে। আমাৰ এতিয়া বাতৰি মানে পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।